চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
বাইকো আছিল নদীতে, তেওঁ আছিল ঈশ্বৰ এখতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। ঈশ্বৰে হতে তেওঁ দ্বাৰা হল সকলোৰে, যি যি হল সেইবোৰ এটা নহল তেওঁৰ বিনে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলে আহিছিলে তেওঁ যীশু ৰূপে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। সাফরে তেও হেই হলু লোককে ঈশ্বৰৰ সন্তান করে বাইক আসিল না দিতে তেও আসিল ঈশ্বৰে হতে আর হে বাইক স্বয়ং ঈশ্বৰ আহি যিশু রূপে মানব উদ্ধাৰিবলে।
প্ৰিয় শ্ৰোতা, আজি আমি যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো সেইখন অতিকৈ গুৰুত্বপূৰ্ণ পুস্তক, আৰু সেইখন হৈছে বাইবেলৰ একেবাৰে শেষৰখন পুস্তক, বাইবেলৰ নতুন নিয়ম খণ্ডৰ একেবাৰে শেষৰ পুস্তকখন। পুস্তকখনৰ নাম হৈছে যোহনৰ প্ৰতি প্ৰকাশিত বাক্য। চমুকৈ আমি প্ৰকাশিত বাক্য বুলিয়ে কওঁ। এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়নৰ বাবে লৈ আমাৰ মনত অলপ মিশ্ৰিত অনুভূতিৰ সৃষ্টি হৈছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ অলপ ভয়ো লাগিছে, কাৰণ এই প্ৰকাশিত বাক্য পুস্তকখন অতি গুৰুত্বপূৰ্ণ পুস্তক। ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰৰ এই পুস্তকখন অতি গুৰুত্বপূৰ্ণ। অৱশ্যে আমি এই কথাও স্বীকাৰ কৰিবই লাগিব যে এই পুস্তকখন অধ্যয়ন কৰিবলৈ লৈ আমাৰ ভালো লাগিছে। আমিনো এই কথা কিয় কৈছো সেইটো আমি অলপ বুজাই দিব খুজিছো। বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকে কয় যে যেতিয়া তেওঁলোকে মনটো অলপ সতেজ কৰিব লগা হয় তেওঁলোকে ৰহস্য পুস্তক, ডিটেকটিভ পুস্তক আদি পঢ়ি ভাল পায়। এনেকুৱা ডিটেকটিভ পুস্তক পঢ়াটো সৰুৰ পৰাই আপোনালোকৰ এই অধমৰো এটা হবি আছিল বুলি ক'ব পাৰি। কিন্তু কিছুমান ডিটেকটিভ কিতাপ পঢ়ি আজি আৰু ভাল নালাগে। কিছুমান লিখকৰ কিতাপ পঢ়ি পঢ়ি ইমান অভ্যস্ত হৈ যোৱা যায় যে অলপ পঢ়াৰ পাছতেই ৰহস্যৰ ভেদ পোৱা যায় বা অনুমান কৰি ল'ব পৰা যায়। কিন্তু তথাপি ৰহস্য পুস্তক, ডিটেকটিভ পুস্তক আদি পঢ়ি ভালেই লাগে। যেতিয়া হাতত বহুত সময় থাকে আৰু কৰিবলৈ বিশেষ একো কাম নাথাকে তেতিয়া বিখ্যাত বিখ্যাত লোকে লিখা এনেকুৱা ৰহস্য পুস্তক পঢ়িবলৈ পালে ভালেই লাগে। কেতিয়াবা এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে শেষ নকৰালৈকে এৰিবই নোৱাৰি। কেতিয়াবা আকৌ ৰাতিপুৱাই যাব খোজে, কেতিয়াবা আকৌ দুপৰীয়াতে পঢ়িবলৈ লোৱা কিতাপ এখন পঢ়ি পঢ়ি সন্ধিয়া হৈ যায়, কিন্তু লাইট জ্বলাই ল'বলৈকো পাহৰি যোৱা যায়। কিতাপখন শেষ কৰিলেহে মনত পৰে ৰাতি হৈ গ'ল বুলি। বেছিভাগ লিখকেই ৰহস্য কিতাপবোৰ এনেকৈ সজাই পৰাই লিখে যে শেষ নকৰালৈকে ক'বই নোৱাৰি শেষত কি ঘটিব, অনুমান কৰিব নোৱাৰি ঘটনাই কি গতি ল'ব, কি মূৰ ল'ব। সেইবাবেই কিতাপখন আধা পঢ়ি এৰি দিব নোৱাৰি। আচলতে কিতাপৰ শেষলৈকে সেই ৰহস্য, সেই উৎকণ্ঠা সজীৱ কৰি ৰাখিব পৰাটো লিখকজনৰ কৃতিত্ব। প্ৰিয় শ্ৰোতা, বাইবেলত আমাৰ বাবে ঈশ্বৰে এখন পুস্তক ৰাখিছে, প্ৰকাশিত বাক্য, যিখনৰ যোগেদি শেষত কি ঘটিব আমাক আগতীয়াকৈ জনাই দিয়া হৈছে। এই জগতখনৰ সামৰণি কেনেদৰে পৰিব সেই কথা আমাক জনাই দিয়া হৈছে। এই জগতত আজি যি যি ঘটি আছে আমি যদি সেইবোৰলৈ চাওঁ আমাৰ মনত দুশ্চিন্তা নহয়নে বাৰু? আমাৰ ভয় ভয় নালাগেনে বাৰু? আমাৰ মনটো অলপ অস্থিৰ নহয়নে বাৰু? আমি এখন হতাশাৰে ভৰা অন্ধকাৰ ছবি দেখা নাপাওঁনে বাৰু? আমি বাৰু চিন্তা নকৰোঁনে এই জগতখনৰ কি হ'ব সেইবুলি? কিন্তু আমি সেই প্ৰশ্নৰ উত্তৰ পাবলৈ আন একো নকৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখন চালেই হ'ল। আৰু এই পুস্তক পঢ়ি আমি জানিব পাৰোঁ যে অৱশেষত গৈ এই জগতখনৰ সকলো ঠিকেই হ'ব। সেই কথাটো বাৰু আপুনি জানেনে প্ৰিয় শ্ৰোতা? ইমাৰ্চন নামৰ বিখ্যাত লোক এজনে কৈছিল যে ঘোঁৰাৰ পিঠিত মানুহ উঠাৰ দৰে মানৱ জাতিৰ পিঠিত বিভিন্ন বিষয়বোৰ উঠি আছে আৰু সেইবোৰেই মানৱ জাতিক নিয়ন্ত্ৰণ কৰি থাকে। দেখাত অৱশ্যে তেনেকুৱাই লাগে। আচলতে আমাৰ এনেকুৱা লাগে যে ছয়তানে এই জগতত খুব মইমতালি চলাই আছে। চাৰিওফালে প্ৰভাৱ বিস্তাৰ কৰি আছে। আচলতে কথাটো মিছা নহয়, কিন্তু ঈশ্বৰে সেই সকলো থানথিত লগাব। ঈশ্বৰে সকলোতে তেওঁৰ অধিকাৰ সাব্যস্ত কৰিব। অৱশ্যে ঈশ্বৰে কেতিয়াও তেওঁৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা নাই, কিন্তু তেওঁ এক বিশেষ আঁচনিমতে বিশেষ কাৰ্যসূচী অনুসৰি কাম কৰি আছে। তেওঁ সেই দিনটোৰ প্ৰতি আগবাঢ়ি গৈ আছে যিদিনত তেওঁৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক তেওঁৰ এই বিশ্বব্ৰহ্মাণ্ডৰ সিংহাসনত বহুৱাব এই পৃথিৱীত। আজি আমি হতাশাৰে ভৰা অৱস্থা এটাহে দেখি আছো। আমি পৃথিৱীৰ পৰিস্থিতিলৈ চালে আচলতে আমি কোনো আশা নেদেখো। জগতখনৰ অৱস্থা অতি দুখ লগা, হতাশজনক। গতিকে মানুহে হতাশা ভৰা ভাৱেৰেই কথাবোৰ কয়, কিন্তু আমি হতাশ নহওঁ, কাৰণ আমাৰ হাতত বাইবেলৰ এই পুস্তকখন আছে, প্ৰকাশিত বাক্য। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকক আমি ক'ব পাৰোঁ, চিন্তা নকৰিব, হতাশ নহ'ব, ভয় নকৰিব, সকলো এদিন ঠিক হ'ব, সকলো কথা এদিন ঠিক হ'ব, ঈশ্বৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত। গতিকে আমি তেওঁৰ সৈতে থাকিবলৈ সিদ্ধান্ত লোৱা উচিত। কেলভিন নামৰ বিখ্যাত খ্ৰীষ্টীয় নেতা এজনে এনেদৰে কৈছিল, মই এতিয়া হাৰি পাছত জয়লাভ কৰিব বিচাৰোঁ, এতিয়া জিকি পাছত হাৰি একো লাভ নাই। আকৌ কৈ দিছো, মই এতিয়া হাৰি পাছত জয়লাভ কৰিব বিচাৰোঁ, এতিয়া জিকি পাছত হাৰি একো লাভ নাই। প্ৰিয় শ্ৰোতা, আজি দেখাত আমাৰ পৰাজয় হৈ থকা যেন লাগিব পাৰে, কিন্তু যদি আমি ঈশ্বৰৰ পক্ষত আছো, যদি আমি খ্ৰীষ্টত আশ্ৰয় লৈছো, তেন্তে আমি শেষত গৈ জিকিমেই। এই কথাটো আমি এইকাৰণেই ক'ব পাৰোঁ কাৰণ আমি বাইবেলৰ এই প্ৰকাশিত বাক্য নামৰ পুস্তকখন পঢ়িছোঁ। আশা কৰোঁ আপুনিও আমাৰ সৈতে এই পুস্তকখন অধ্যয়ন কৰিব। আমি আকৌ ক'ব খুজিছোঁ, এই পুস্তকখন অধ্যয়ন কৰিবলৈ আগবাঢ়োঁতে আমি ভয় আৰু শংকাৰে আগবাঢ়িছোঁ। তাৰ কাৰণ বহুতো। প্ৰথমতে, পঢ়োতাজনৰ জ্ঞানৰ অভাৱ হ'ব পাৰে, বুজি পোৱাত অসুবিধা হ'ব পাৰে। প্ৰকাশিত বাক্য পুস্তকখন বাইবেলৰ 66 নম্বৰ পুস্তক, শেষৰখন পুস্তক। গতিকে এই পুস্তকখন পঢ়াৰ আগতে আমি আগৰ 65 পুস্তকৰ কথা জানিব লাগিব। ইয়াৰ আগত থকা বাইবেলৰ কথাবোৰৰ বিষয়ে আমাৰ অলপ হ'লেও জ্ঞান থাকিব লাগিব। সেই পটভূমিতহে আমি এই পুস্তকখনত থকা কথাবোৰ বুজি পাব পাৰোঁ। ইয়াৰ আগত থকা শাস্ত্ৰাংশৰ সম্যক জ্ঞানো আমি পাব লাগিব আৰু তাৰ পটভূমিটো আমাৰ মনত থাকিব লাগিব। আন এটা কথাৰ কাৰণেও এই পুস্তকখন অধ্যয়ন কৰোঁতে আমাৰ মনত অলপ ভয়ৰ ভাৱ আহে। বৰ্তমান যুগত চলি থকা পৰিৱেশ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি আমি এই পুস্তকখনৰ অধ্যয়ন আগবঢ়াম। আমি বাস কৰি থকা যুগটোত সন্দেহ আৰু অবিশ্বাসৰ ভাৱ পূৰা মাত্ৰাই আছে, কিন্তু এই যুগটো অন্ধকাৰে ভৰা, হতাশাৰে ভৰা। সকলো দিশতে আমি নেতৃত্বৰ বিফলতাহে দেখি থাকোঁ। শিক্ষাবিদসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ চৌহদটোকে নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, তেওঁলোকেনো পৃথিৱীখনক কি নেতৃত্ব দিব, কি আশাৰবাদ দেখুৱাব? ব্যৱসায় বাণিজ্যৰ নিয়ন্ত্ৰণ কৰে কিছুমান বিশেষ বিশেষ ব্যক্তিয়ে, সেইসকলৰ কথাটো নোকোৱাই ভাল, তেওঁলোক কেনেকুৱা লোক আমি সদায় দেখি আহিছোঁ। অভিনেতাসকলে কোৱা কথাবোৰ অলপ সময় মন দি শুনিলেই আমি বুজি পাওঁ, তেওঁলোকৰ আচলতে বিশেষ ক'বলগীয়া একোৱেই নাই। বহু কথা কয় কিন্তু দৰকাৰী কথা একোৱেই নকয়। আমাৰ সমাজৰ যিপিনেই চাওঁ সেইপিনেই আমি দেখা পাওঁ যে কোনেও একো সমাধান দিবই নোৱাৰে, কোনেও একো আশাৰ বাতৰি দিব নোৱাৰে। মুঠতে নেতৃত্বৰ ক্ষেত্ৰত আমি কেৱল বিফলতাহে দেখোঁ। আচলতে প্ৰকৃত নেতৃত্বই আমি দেখিবলৈ পোৱা নাই, বা প্ৰকৃত অৰ্থত কোনো নেতাই আমি দেখিবলৈ নোপোৱা হলো বুলিহে ক'ব লাগিব। আজি এই জগতখন নৈতিকভাৱে যি খেলিমেলি অৱস্থাত আছে, সেই অৱস্থাৰ পৰা উচিত পথ দেখুৱাই জগতখন আগবঢ়াই নিবলৈ যেন কোনো নেতাই নাই। আমি খুব কঠিন সময়ত বাস কৰি আছো, এই বিষয়ে নিশ্চয় একো সন্দেহ নাই। আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসত এনেকুৱা প্ৰত্যাহ্বানমূলক সময় আগতে কেতিয়াও অহা নাছিল। বহুতো ডাঙৰ ডাঙৰ লোকে আজিৰ এই জগতখনৰ অৱস্থাৰ বিষয়ে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে। আমি সকলোবোৰ উল্লেখ নকৰিলেও তাৰে কিছুমান ইয়াতে উল্লেখ কৰিব খুজিছো। অৱশ্যে এয়া সেই বিখ্যাত বিখ্যাত লোকসকলৰ ব্যক্তিগত মতামতহে, এই মতামত আমি কেৱল তেওঁলোকে কোৱা ধৰণে আগবঢ়াইছো।
চিকাগো বিশ্ববিদ্যালয়ৰ ডক্টৰ উৰে নামৰ এজন বিখ্যাত বিজ্ঞানীয়ে কলিয়াৰ্ছ মেগাজিন নামৰ আলোচনী এখনত লিখা প্ৰবন্ধ এটাৰ আৰম্ভণিতে এইবুলি লিখিছিল। তেওঁ লিখা কথাখিনি আমি অসমীয়াতে অনুবাদ কৰি ক'ব খুজিছো। তেওঁ এইদৰে লিখিছিল, মই খুব ভয় খাই আছো আৰু মোৰ লগতে আপোনালোককো মই ভয় খুৱাব খুজিছো। আন এজন লোক ডক্টৰ জন আৰ মট, এই ডক্টৰ জন আৰ মট নামৰ লোক এজনে গোটেই পৃথিৱীখন পৰিভ্ৰমণ কৰিছিল আৰু গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি আহিয়েই সেই লোকজনে এনেদৰে মন্তব্য কৰিছিল যে এই যুগটো হৈছে এই জগতত আজিলৈকে হোৱা সকলোতকৈ ভয়াৱহ যুগ। তেওঁ এইবুলি প্ৰশ্ন কৰিছিল, আমি কলৈ গৈ আছো, আমি বাৰু কোনপিনে গতি কৰিছো। তেওঁ এইবুলিও কৈছিল, মই যেতিয়া মানৱ জাতিৰ দুৰৱস্থা আৰু দুখৰ কথা ভাবো, তেতিয়া মই এই কথাই দেখিবলৈ পাওঁ আৰু তেতিয়া মই এই কথাই অনুভৱ কৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসৰ নৈতিক দিশটোৰ প্ৰতি আজি মানুহে অৱহেলা কৰিব ধৰিছে আৰু তেতিয়া মই এই কথা ভাবিবলৈ বাধ্য হওঁ যে ঈশ্বৰে কিবা এটা বিশেষ গুৰুত্বপূৰ্ণ, বিশেষ ধৰণে প্ৰভাৱশালী, পোনপটীয়া হস্তক্ষেপৰ বাবে সাজু হ'ব ধৰিছে। অৰ্থাৎ তেওঁ চাৰিওপিনে দেখা গোটেই পৃথিৱীতেই চলি থকা যি অৱস্থা, যি পৰিৱেশ পৰিস্থিতি তেওঁ দেখিবলৈ পাইছিল, সেইবোৰ দেখি তেওঁ এটা কথাই বুজি পাইছিল যে ঈশ্বৰে মানৱ জাতিৰ ইতিহাসত হস্তক্ষেপ কৰিবলৈ সাজু হ'ব ধৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ ৰবাৰ্ট এম হাটছিনছনৰ এই মন্তব্যই অনেক লোকক সচকিত কৰিছিল। সেই বিখ্যাত লোকজনে কি মন্তব্য কৰিছিল? তেওঁ কৈছিল যে ছয় বছৰৰ পৰা একৈশ বছৰ বয়সীয়া শিশু আৰু ডেকাডেকেৰীৰ শিক্ষাৰ প্ৰতি আমি ইমান যত্ন কৰি থকা কাৰ্যটো বিফল হোৱা বুলি ক'ব লাগিব। কথাখিনি আকৌ কৈছো, ছয় বছৰৰ পৰা একৈশ বছৰ বয়সীয়া শিশু আৰু ডেকাডেকেৰীৰ শিক্ষাৰ প্ৰতি আমি ইমান যত্ন কৰি থকা কাৰ্যটো বিফল হোৱা বুলি ক'ব লাগিব। তেওঁ কৈছিল, এই জগতখন বেছিদিন নাথাকিব পাৰে, গতিকে আমি প্ৰাপ্তবয়স্ক লোকক বিশেষভাৱে শিক্ষা দিয়া উচিত। তেওঁ কথাখিনি যথেষ্ট গুৰুত্ব সহকাৰে কৈছিল। আন এগৰাকী বিখ্যাত ৰাজনীতিবিদ উইনষ্টন চাৰ্চিলে এইবুলি কৈছিল, সময় উকলি যাব ধৰিছে, সময় উকলি যাব ধৰিছে। লাইফ, টাইম আৰু ফৰচুন নামৰ বিখ্যাত আলোচনীৰ সম্পাদক মিষ্টাৰ লুছ নামৰ ব্যক্তি এজনে বিশ্বযুদ্ধৰ পাছত নিজৰ দেশলৈ উভতি অহা মিছনাৰী কিছুমানৰ আগত বক্তৃতা দিছিল। নিজৰ দেশলৈ উভতি অহা সেই মিছনাৰীসকলৰ আগত বক্তৃতা দি সেই বিখ্যাত ব্যক্তিজনে এনেদৰে কৈছিল যে এসময়ত বহুতো মানুহে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়টো বিশ্বাস কৰিবলৈ টান পাইছিল। সঁচাকৈয়ে প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীলৈ আকৌ যে উভতি আহিব সেই কথাটো বহুতো মানুহে মানি ল'বলৈ টান পাইছিল। কিন্তু এতিয়া আৰু তেনেদৰে মানুহে নাভাবিব, কাৰণ গোটেই বিশ্ব জগতখনৰ পৰিস্থিতিয়ে এই কথাই প্ৰকাশ কৰে যে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন সোনকালেই হ'ব, অচিৰেই হ'ব। ৱেচনাৰ ফেল' নামৰ লোক এজনে আকৌ এনেদৰে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাম হৈছে এই জগতখনৰ শেষ অৱস্থাৰ বাবে নিজকে প্ৰস্তুত কৰা। এই জগতখন যে শেষ হ'ব ধৰিছে, শেষ সময়ৰ পিনে আগবাঢ়িছে, তাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা। বুৰঞ্জীবিদ ডক্টৰ চাৰ্লছ বিয়াৰ্ড নামৰ এগৰাকী ব্যক্তিয়ে এইবুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল, পৃথিৱীৰ চাৰিওদিশে চিন্তাবিদ আৰু পণ্ডিতসকলে ভৱিষ্যতৰ বিষয়ে চকু ফুৰাই এই সভ্যতাৰ মূল্যায়ন কৰিব ধৰিছে, আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়েই চিন্তাত বুৰ গৈছে। ৰোড টু চিভিলাইজেশ্যন নামৰ এখন কিতাপত ডক্টৰ উইলিয়াম য়ৰ্গট নামৰ চিন্তাবিদ এজনে আকৌ এনেদৰে মন্তব্য কৰিছে, পাঁচোখন মহাদেশত এই কথাটোৱেই প্ৰকাশ পাই উঠিছে যে শেষ বিচাৰৰ দিন চমু চাপি আহিছে। আকৌ ডক্টৰ ৰেমন বি ফছডিক নামৰ বিখ্যাত ব্যক্তি এজনে এইবুলি কৈছিল, বহুতো লোকে আজি শেষকালৰ তুৰিধ্বনি শুনিব ধৰিছে, বেছিদিন আৰু নাই। আন এগৰাকী বিখ্যাত সাহিত্যিক এইচ জি ৱেলছে মৃত্যুৰ আগতে এইবুলি কৈছিল, এই জগতখন থৰক বৰক কৰি শেষ অৱস্থালৈ আগুৱাইছে, আমি জীৱ জগতৰ অন্ত পৰা দিনৰ পিনে আগবাঢ়িব ধৰিছো। এগৰাকী ৰাষ্ট্ৰপতি আইছেনাৱাৰে এইবুলি কৈছিল, জগতখনৰ নৈতিক পুনৰজাগৰণ নহলে আমাৰ কোনো আশা নাই, কাৰণ আমি এদিন আণৱিক বিস্ফোৰণৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ যাম। প্ৰিয় শ্ৰোতা, এনেদৰে আমি বহুতো বিখ্যাত বিখ্যাত লোকৰ মন্তব্য আগবঢ়াব পাৰোঁ। এই লোকসকলে পৃথিৱীখনৰ অৱস্থা দেখি, মানৱ সভ্যতাৰ অৱস্থা দেখি, পৰিৱেশ পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰি এনেদৰে মন্তব্য আগবঢ়াইছিল। এই বিশ্বজগতৰ অৱস্থা যে দিনে দিনে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটোলৈকে সোঁৱৰাই আছে সেই কথা তেওঁলোকে বুজি পাইছিল। এই বিষয়ে নিশ্চয় সন্দেহ নাই যে জগতখনৰ সামৰণি পৰিবলৈ আৰু বেছিদিন নাই, এই জগতৰ শেষ দিন আহি আছে। ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ এই শেষ পুস্তকখন অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ এই পুস্তকখনত সেই শেষ দিনৰ বিষয়ে আমাক বিশেষভাৱে জনাই দিয়া হৈছে। শেষ দিনত কি হ'ব, কেনেকুৱা ঘটনা ঘটিব, সেই বিষয়ে আমাক বিশেষভাৱে জনাই দিয়া হৈছে, আৰু সেইবাবেই এই পুস্তকখন আমি অতি গুৰুত্ব দি অধ্যয়ন কৰা উচিত। ইয়াৰ যোগেৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে শিকিবলগীয়া অনেক কথা আছে, আৰু যিসকল লোকে খ্ৰীষ্টৰ কথা হয়তো আগতে শুনা নাই সেইসকল লোকৰ বাবেও এই পুস্তকৰ যোগেৰে বিশেষ সচেতন বাণী ঈশ্বৰে জনাই দিব পাৰে আৰু জনাই আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই জগতখন সদায় এনেদৰে নাথাকে। আমি যি অৱস্থাত দেখি আছো সেই অৱস্থাত সদায় এই জগতখন নাথাকে। প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব। প্ৰভু যীশুখ্ৰীষ্ট আহি এই জগতখনৰ থান ঠিক লগাব, তেওঁ সকলো ঠিক ঠাক কৰিব, আমাৰ চাৰিওপিনে চলি থকা মন্দ অৱস্থা তেওঁ দূৰ কৰিব, তেওঁৰ এহেজাৰ বছৰীয়া ন্যায় শাসন তেওঁ প্ৰতিষ্ঠা কৰিব, আমি আমাৰ ভৱিষ্যত নিৰাপদ কৰিব পাৰোঁ সেই ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লোৱাৰ দ্বাৰা। প্ৰভু যীশুকেই প্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি আপুনি সেই কাম বাৰু কৰিছেনে, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ কোনে আজি টুকুৰিয়া শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া কোনে বাৰু টুকুৰিয়া তোমাক মাতিছে আজি যিচুৱে তোমাক মাতিছে আজি লাখ বিলাখ আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি লাখ বিলাখ আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি এবাৰ থমকি ৰৈ নীৰৱে শুনা যিচুৱে মাতিছে আজি এবাৰ থমকি ৰৈ নীৰৱে শুনা যিচুৱে মাতিছে আজি বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত কোনে আজি টুকুৰিয়া শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া বাৰু টুকুৰিয়া তোমাক মাতিছে আজি বন্ধু তোমাক মাতিছে আজি যিচুৱে তোমাক মাতিছে আজি তোমাৰ জীৱন নাম থৌকি বাথো ধু ধুমুহাৰাজ ফালন মুকলি কৰি হৃদয় দুৱাৰ যদিহে যিচুক আহ্বান কৰা নিশ্চয় যিচুক কৰিব প্ৰৱেশ আজিয়ে পৰিত্ৰাণ পাবা বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ